এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত ন্যায়িক আয়োগ গঠন, গৰিমা গাৰ্গক অৰ্পণ কৰা জি এম চি এইচত জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, তদন্ত নিয়াৰিকৈ সম্পন্ন হোৱাৰ স্বাৰ্থত শ্ৰীমতী গাৰ্গক পুনৰ আৰক্ষীৰ দাখিল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত বিশ্বনাথৰ 38,000 হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ, পাভৈত পঞ্চম অসম কামাণ্ডো বেটেলিয়নৰ শিবিৰ মুকলি, বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰী নেতৃত্বত কোকৰাঝাৰত কাইলৈ নতুন বি টি চি পৰিষদৰ শপত গ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ, আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টত 1 ইনিংছ আৰু 140 ৰাণৰ বিশাল ব্যৱধানত ভাৰতৰ জয়লাভ। বাতৰিৰ সৈতে মই যদুমণি শইকীয়া আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰে। ৰাজ্য চৰকাৰে এখন অধিসূচনাযোগে যোৱা নিশা এই বিষয়ে সদৰি কৰিছিল। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি অৱগত কৰি তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত সামাজিক মাধ্যমযোগে জানিবলৈ দিছিল। জি এম চি এইচত কৰা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি আদালতত দাখিল কৰাৰ লগতে শিল্পীগৰাকীৰ পন্নী গৰিমা গাৰ্গক অৰ্পণ কৰা হৈছিল যদিও শ্ৰীমতী গাৰ্গে সেয়া আৰক্ষীক উভতাই দিয়ে। তদন্ত নিয়াৰিকৈ সম্পন্ন হোৱাৰ স্বাৰ্থত এই প্ৰতিবেদন আৰক্ষী আৰু আদালতৰ ওচৰত থকা উচিত বুলি তেওঁ অনুভৱ কৰাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় বিচাৰ দাবী কৰে।
তদন্ত ভালকৈ হওক, এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰে লাগে, আৰু একদম জোৰদাৰ তদন্ত হওক, পানী নখৰকাকৈ হওক, আৰু প্ৰতিটো কথা আমি জানিব লাগিব। গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্য আৰু কোন আচলতে তাত দোষী আছে, আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব। মই এটাই কথা ক'ব বিচাৰোঁ, মোৰ মানুহজনক মই হেৰুৱাইছোঁ, তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়া, কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব। আৰু সেই মানুহজন সকলোৰে মানুহ আছে, সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল, সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ, দাবী, মোৰ প্ৰাৰ্থনা, মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক, অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয়। এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকৈ হ'ব লাগিব।
এছ আই টিয়ে আজি গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্ৰহণ কৰে। তদন্তকাৰী বিষয়া মৰমী দাসে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰে। এই ঘটনা সন্দৰ্ভত আজি এছ আই টিয়ে জুবিন গাৰ্গৰ সহশিল্পী চুইটি দাস, সাংবাদিক প্ৰণয় বৰদলৈ, সাংবাদিক সাৰস্বত গোস্বামীৰো ভাষ্য গ্ৰহণ কৰে। এছ আই টিৰ তদন্তকাৰী বিষয়াই আজি জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চতুৰ্থবাৰলৈ জেৰা কৰে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তৰ লগতে মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিশেষ তদন্তকাৰী গোটে সোধা পোছা অব্যাহত ৰাখিছে। ইয়াৰ লগতে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ'চিয়েচনৰ 11 জন সদস্যক অহা 6 অক্টোবৰৰ ভিতৰত হাজিৰ হ'বলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে। এই সন্দৰ্ভত চলি থকা তদন্তৰ মাজতে চি আই ডিৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত বৰ্মনক বদলি কৰি উপেন কলিতাক এই দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত যিকোনো তথ্য এতিয়াৰে পৰা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যৰ জটিল পৰিৱেশত মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰা উচিত। সংবাদ মাধ্যমে এই বিষয়ক লৈ উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰো মুখ্যমন্ত্ৰী ফেচবুক লাইভৰ জৰিয়তে দি যাব বুলি তেওঁ আজি বিশ্বনাথ ভ্ৰমণকালত ব্যক্ত কৰে।
কালি ফেচবুক লাইভত 1 ঘণ্টা মই কৈছো, আৰু যদি কিবা কব লাগে মই ফেচবুকৰ জৰিয়তে কম, কাৰণ সাংবাদিকসকলৰ আগত কথা ক'লে ছিলেক্টেড পৰ্চন এটা কাটি তুলি দিয়ে, ফলত দেশত বেয়া পৰিৱেশো সৃষ্টি হ'ব পাৰে। সেইকাৰণে এই ঘটনাটোৰ সম্পৰ্কত মই যি ক'ব লাগে ফেচবুকৰ জৰিয়তে কম, যাতে গোটেই অসমৰ মানুহে কথাখিনি একেলগে শুনিব পাৰে। সেইকাৰণে যেতিয়া দেশৰ পৰিৱেশ জটিল হয় তেতিয়া ৰাইজৰ লগত ডাইৰেক্টলি কথা পাতিলে ৰাইজ সন্তুষ্ট হয়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে বিশ্বনাথ জিলাত 38,000 হিতাধিকাৰীলৈ 10,000 টকাকৈ চেকযোগে বিতৰণ কৰে। বিশ্বনাথ সমষ্টিৰ প্ৰায় 35,000 গৰাকী আৰু বিহালী সমষ্টিৰ 3,000 গৰাকী গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ হিতাধিকাৰীক এই চেক বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰে মহিলাসকলৰ উদ্যমিতা বিকাশৰ বাবে এই আঁচনিৰ জৰিয়তে 8,038 কোটি টকা ব্যয়ৰ লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আজিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ 8 লাখ মহিলা লাখপতি হবলৈ সমৰ্থ হৈছে। বেংকসমূহৰ পৰা ঋণ লাভ কৰা 99% আত্মসহায়ক গোটৰ মহিলাই বেংকৰ ঋণ ঘূৰাই দিছে বুলিও মুখ্যমন্ত্ৰীয়ে আজিৰ সভাতে প্ৰকাশ কৰে।
আজি আমাৰ অসমৰ 40 লাখ আত্মসহায়ক গ্ৰুপৰ 8 লাখ মহিলা আজি লাখপতি বাইদেউলৈ ৰূপান্তৰ হৈছে। তাৰ মানে আজি আমাৰ অসমত 8 লাখ এনে মহিলা আছে যোনে বছৰত 1 লাখ টকাৰ ওপৰত ব্যৱসায় কৰি আছে বা তেওঁলোকে বিভিন্ন ধৰণে 1 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিব পাৰিছে। আৰু আপোনালোকে এইটো শুনি ভাল পাব যে আমাৰ যিবিলাক গ্ৰুপে বেংকৰ পৰা লোন লৈছিলে সকলো গ্ৰুপে 99% বেংকৰ লোন উভতাই দিছে।
মুখ্যমন্ত্ৰী আজি বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ পাভৈত 5ম অসম কমাণ্ডো বেটেলিয়নৰ শিবিৰ মুকলি কৰে। 2022 চনত মুখ্যমন্ত্ৰীয়ে এই শিবিৰৰ আধাৰশিলা স্থাপন কৰিছিল। অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নক অধিক সক্ৰিয় কৰিবলৈ ৰাজ্যৰ 5খন জিলাত এনেধৰণৰ শিবিৰ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্ত মৰ্মে বিশ্বনাথ জিলাত এই শিবিৰ মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। 400 গৰাকী বেটেলিয়ন থাকিব পৰাকৈ এই অত্যাধুনিক শিবিৰটো ভালেমান সা সুবিধা ৰখা হৈছে। 218 বিঘা ভূমিত 177 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই শিবিৰত হেলিপেড, পেৰেড গ্ৰাউণ্ড, সমূহীয়া কেন্দ্ৰ, কম্পিউটাৰ লেব, বিদ্যালয়, চিকিৎসালয়, শ্বুটিং ৰেঞ্জ আৰু অগ্নি নিৰ্বাপণৰ ব্যৱস্থা ৰখা হৈছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, সাংসদ ৰঞ্জিত দত্ত, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰ্তমান ৰাজ্যৰ এটা প্ৰধান সমস্যা হৈছে বান্দৰৰ বিভীষিকা। উজনিৰ পৰা নামনিলৈ চহৰ নগৰ সকলোতে বান্দৰৰ উপদ্ৰৱে জনতাক ত্ৰাহি মধুসূদন সোঁৱৰাইছে। কপিকুলে খেতি তহিলং কৰাৰ ফলস্বৰূপে জনতাৰ অৰ্থনীতিও বিপৰ্যস্ত হৈছে। বিভিন্ন সময়ত ৰাইজে চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিছে যদিও এই পৰ্যন্ত সুফল লাভ কৰা নাই। এই সমস্যা সম্পৰ্কে কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাত বিশেষভাৱে আলোকপাত কৰা হ'ব। অনুষ্ঠানত যোৰহাট, নগাঁও আৰু বজালী জিলাৰ ভুক্তভোগীয়ে মতামত ব্যক্ত কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীৰ যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
BPFৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ কোকৰাঝাৰৰ BTC সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত BTRৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ কথা। মুখ্য সচিব ডঃ ৰবি কুতাই BTCৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। দিনৰ 11 বজাৰ পৰা এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে BTCৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত NDAৰ অংশীদাৰী দল হ'ব বুলি শ্ৰীমহিলাৰীয়ে প্ৰকাশ কৰিছে, কিন্তু ইয়াৰ বাবে UPPLৰ সৈতে NDAৰ সম্পৰ্ক ৰহিত হোৱাৰ চৰ্ত আৰোপ কৰিছে। এই চৰ্তই ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা দেখা দিছে। শ্ৰীমহিলাৰীয়ে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 10গৰাকী পাৰিষদে BTCৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ পৰিষদ গঠনৰ পাছত ভূমিহীন বৈধ নাগৰিকক ভূমিপট্টা প্ৰদানত গুৰুত্ব আৰোপ কৰিব বুলি উল্লেখ কৰে। BTCৰ নতুন পৰিষদীয় চৰকাৰৰ মুৰববীৰ কাইলৈ শপত গ্ৰহণ অনুষ্ঠান সন্দৰ্ভত এয়া কোকৰাঝাৰৰ আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰী।
অহাকালি 5 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া BTCৰ এক্সিকিউটিভ কাউন্সিলৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কোকৰাঝাৰ চহৰ বৰপানগৰ স্থিত BTC সচিবালয় প্ৰাংগণত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ পৰিছে। BPFৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে BTC চিফ হিচাপে সদস্যসকলৰ সৈতে দিনৰ 11 বজাত শপত গ্ৰহণ ল'ব। শপত গ্ৰহণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকিব। অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কটায়ে শপত অনুষ্ঠানটি পৰিচালনা কৰিব। লগতে BTCৰ মুখ্য কাৰ্যবাহী বিষয়া আকাশদ্বীপে ত্ৰিদীপ দৈমাৰীক BTC বিধানসভাৰ প্ৰটাম স্পীকাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণৰ শপত বাক্য পাঠ কৰাব।
কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ৰূপায়ণ কৰা আদি কৰ্মযোগী অভিযান ৰাজ্যৰ বিভিন্ন জিলাত ৰূপায়ণ কৰা হৈছে। সেৱা, নিষ্ঠা আৰু সংকল্প নীতিৰ দ্বাৰা পৰিচালিত এই অভিযানৰ জৰিয়তে সমগ্ৰ দেশৰ 30খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 1,00,000 জনজাতীয় গাঁও, 3,000 উন্নয়ন খণ্ড আৰু 550খন জিলাক সামৰি লোৱা হৈছে। ইয়াৰ দ্বাৰা জনজাতীয় অঞ্চলত ৰূপান্তৰ সাধনৰ বাবে 20,00,000 জনজাতীয় কেডাৰ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। যোৰহাট জিলাতো এই অভিযান ৰূপায়ণ কৰা হৈছিল। জিলাখনৰ 30খন জনজাতীয় গাঁও চিনাক্ত কৰি এই কাৰ্যসূচী লোৱা হৈছে। ইয়াৰ অংশ হিচাপে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত 3-দিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ 5গৰাকী বিষয়াই এই প্ৰশিক্ষণত অংশ লৈ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়ে। তদুপৰি যোৰহাট জিলাৰ বিভিন্ন জনজাতীয় গাঁও এই অভিযানৰ অধীনত কৰ্মশালা অনুষ্ঠিত হৈছে। জিলাখনৰ উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ 16খন, পূব টিয়কৰ 3খনকে ধৰি 30খনত গাঁও সভা অনুষ্ঠিত হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। কাছাৰৰ বৰখলা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলকুৰিত সমাজ কল্যাণ বিভাগৰ অধীনত আজি ৱৰ্কিং ওমেন হোষ্টেল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে 8,40,00,000 টকা ব্যয় সাপেক্ষ হোষ্টেলখনৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, জিলা আয়ুক্ত মৃদুল যাদৱ, ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া দীপা দাসসহ আন আন বিভাগীয় ব্যক্তিসকল উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী কৌশিক ৰায়ে কয় যে ৱৰ্কিং ওমেন হোষ্টেল নিৰ্মাণ হলে বিভিন্ন বিভাগত কৰ্মৰত মহিলাসকল বহু পৰিমাণে উপকৃত হ'ব। ধেমাজি জিলাৰ 37সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। জিলা প্ৰশাসনৰ সৌজন্যত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত দিৱসৰ মূল কাৰ্যসূচীত মন্ত্ৰী ডাঃ ৰণুজ পেগুৱে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে শিক্ষা, স্বাস্থ্য, কৃষিকে ধৰি সকলো দিশতে জিলাখনে অগ্ৰগতি লাভ কৰিছে বুলি আশা প্ৰকাশ কৰে। সম্প্ৰতি জিলাখনৰ বান সমস্যাৰ পৰা প্ৰায় মুক্ত হোৱাৰ ফলত আন্তঃগাঁথনি আৰু যাতায়াতৰ ক্ষেত্ৰত বহু উন্নত হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ সকলোকে এখন স্বচ্ছ আৰু পৰিচ্ছন্ন ধেমাজি গঢ়াৰ দিশত অগ্ৰসৰ হ'বলৈ আহ্বান জনায়। গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিবলৈ জিলা সমাজ কল্যাণ বিভাগে আজি সজাগতা ৰথ যাত্ৰাৰ শুভাৰম্ভ কৰে। জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা উলিওৱা সজাগতা ৰথ যাত্ৰাৰ পতাকা জোকাৰি জিলা আয়ুক্ত প্ৰদীপ টিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই মুকলি কৰে। এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা হ'ব পৰা বিপদৰ বিষয়ে ৰাইজক সজাগ কৰা হ'ব। যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি জাজি নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ লয়। বিধায়কগৰাকীয়ে কেইবাটাও বানপীড়িত অঞ্চলো পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে। পৰৱৰ্তী বাতৰি শুনক যতুমণিৰ পৰা।
ধন্যবাদ প্ৰজন্মা। সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 এটি বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। সমাজকৰ্মী অৰ্চনা বৰঠাকুৰ আৰু অধিবক্তা নন্দিতা তালুকদাৰে এই অনুষ্ঠানত অংশ ল'ব। অনুষ্ঠানটোৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ভাৰতে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথম টেষ্টত ৱেষ্ট ইণ্ডিজক 1 ইনিংছ আৰু 140 ৰাণত পৰাস্ত কৰে। আলহী দলটোক প্ৰথম ইনিংছত 162 ৰাণতে অল আউট কৰাৰ পাছত ভাৰতে কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু ধ্ৰুৱ জুৰেলৰ শতকৰ সহায়ত 5 উইকেটৰ বিনিময়ত 448 ৰাণ কৰা অৱস্থাত প্ৰথম ইনিংছ ঘোষণা কৰে আৰু প্ৰথম ইনিংছৰ আধাৰত 286 ৰাণৰ অগ্ৰগতি লাভ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে 146 ৰাণত দ্বিতীয় ইনিংছ সামৰে। শৃংখলাৰ দ্বিতীয়খন খেল 10 অক্টোবৰৰ পৰা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া 3খন এদিনীয়া আৰু 5খনীয়া T20 খেলৰ বাবে BCCIয়ে 15জনীয়া ভাৰতীয় দলটো ঘোষণা কৰিছে। 19 অক্টোবৰৰ পৰা ভাৰতে শুভমন গিলৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 3খন এদিনীয়া খেল খেলিব। একেদৰে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত 29 অক্টোবৰৰ পৰা 5খন T20 খেলত অৱতীৰ্ণ হ'ব। এদিনীয়া দলটোত ৰোহিত শৰ্মা, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, অক্সৰ পেটেল, কে এল ৰাহুল, নীতিশ কুমাৰ ৰেড্ডি, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ সিৰাজ, অৰ্ষদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, ধ্ৰুৱ জুৰেল আৰু যশস্বী জয়ছোৱালক ৰখা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত ন্যায়িক আয়োগ গঠন। গৰিমা গাৰ্গক অৰ্পণ কৰা GMCHত জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। তদন্ত নিয়াৰিকৈ সম্পন্ন হোৱাৰ স্বাৰ্থত শ্ৰীমতী গাৰ্গৰ পুনৰ আৰক্ষীক দাখিল। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত বিশ্বনাথৰ 38,000 হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ। পাভৈত 5ম অসম কামাণ্ডো বেটেলিয়নৰ শিবিৰ মুকলি। BPFৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত কোকৰাঝাৰত কাইলৈ নতুন BTC পৰিষদৰ শপত গ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ। আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টত 1 ইনিংছ আৰু 140 ৰাণৰ বিশাল ব্যৱধানত ভাৰতৰ জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই।